হেল্ল'
সাতটা সাতটা মৰিল নহয়, জালুকবাৰী ছেভেন হোষ্টেল ছেভেন।
হয়, কোনে কৈছে?
মোৰ ওপৰত কেচ দিছিলে নহয়,
কোনে
কৈছে? এনেকে বহুত মৰি থাকিব। সেই সাতটা ইঞ্জিনিয়াৰ যদি চিফ ইঞ্জিনিয়াৰ হৈ গলহেঁতেন, সিহঁতে কেনেকুৱা বদমাছ হলহেঁতেন, হয় নহয়? হা, সিহঁতে কিমান বদমাছ ছাত্ৰ হলহেঁতেন। সিহঁতে কত গৈছিলে জানেনে? মই জানো, কাৰণ তাৰ আগতেও গৈছে, এক্সিডেণ্ট আগতেও হৈছে। হা, মোক পুলিচত দি মোক অত্যাচাৰ কৰি তুৰতুৱাই মোক ফোন কৰাই মোক ধৰি লৈ যাব কাৰণে কিমান চেষ্টা কৰাইছিলে, মনত আছেনে? সাত নম্বৰ হোষ্টেলে কৰিছিল নাই মোক এৰেষ্ট কৰিব কাৰণে? কৰিছিল নাই? সাত নম্বৰ হোষ্টেল মই সকলোৰে প্ৰতিশোধ ল'ম। অলপ দিন দেৰি হব পাৰে, কিন্তু মই ল'ম।
আপুনি যে কৈছে আপোনাক এৰেষ্ট কৰাবলৈ কৈছিলে, আপোনাৰ এইটো চনটো কেতিয়া, কিমান চনত, কিমান
তাৰিখে? তইতো নিজে জানো নহয়, আজি আঠ মাহ আগতে।
আঠ মাহ আগতে?
কিয় কিয় এই বিপ্লৱ বৰুৱা বুলি এটা আহি তাতে এজাহাৰ দিছিলে নহয়, মনত আছে? মনত আছে বিপ্লৱ বৰুৱাই এজাহাৰ দিছিলে? মই কাৰোবাক যে কৈছিলো তুমি মাৰ্চিডিজ বেঞ্চ চলোৱা বুলি, তাহাঁতৰ চব প্ৰফেচাৰ বিলাক এটা এটা মস্ত বদমাছ। এইখন হেৰিত কোনো ধৰণৰ নিয়ম কানুন নাই। মই কি ইঞ্জিনিয়াৰিং পঢ়া নাই নেকি? মই ইঞ্জিনিয়াৰিং পঢ়ি আহিছো নহয় আজি 35 বছৰ আগতে। আমি এনেকুৱা কৰা নাছিলো, ৰাতি ওলাই গৈ এনেকুৱা কিয় যায় জানে? এই এই টেক্সি গাড়ী লৈ যাম শ্বিলঙত, বুবু টিপি ঘূৰি আহিম। এয়া হল তাহাঁতৰ কাৰবাৰ। ইহঁতৰ এই লৰাবিলাক যে দেখিছ, তহঁতে সাত নম্বৰ হোষ্টেলৰ চবতকে বদমাছ বিলাক আছে সাত নম্বৰ হোষ্টেলত। ইহঁতে ৰাতি ছোৱালী আনি তাতে ৰাখে, বুজিছ? ইহঁতে ছোৱালী, মই ছোৱালী আনি ৰাখি মই চব গম পাই গৈছো। মোক 5 ঘণ্টাৰ কাৰণে মাতিছিলে, মোক এনেকুৱা জঘন্য ব্যৱহাৰ কৰিছে তাতে, মোক মাতি আনিছে, মই তাতে বহিছো। ইহঁতে মদ খাইছে, হেৰি কৰিছে, তাহাঁতৰ ডাঙৰ পাৰ্টি হৈছে তাতে। এই সাত নম্বৰ হোষ্টেলৰ ইঞ্জিনিয়াৰ কেইটা নহয়, এইকেইটা ইঞ্জিনিয়াৰ নহয়, এটা হুৰ হয় মহা। ইহঁতে যত যত চিফ ইঞ্জিনিয়াৰ হব তাতে জানিবি তহঁতৰ সকলো ধ্বংস। এইকেইটা বেয়া বস্তু, সেইকাৰণে মৰিছে। গতিকে তাৰ কাৰণে দুখ কৰি একো লাভ নাই।
ঠিক আছে।